এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, 4 মে'ত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে নিৰ্বাচন আয়োগৰ ব্যাপক তৎপৰতা, চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল আজি ঘোষণা, পশ্চিমবংগত কাইলৈ 142টা সমষ্টিত বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ, চলিত বৰ্ষৰ পদ্ম বঁটাৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন অহা 31 জুলাই ধাৰ্য, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত খেলত দিল্লী কেপিটেলছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ 9 উইকেটত জয়লাভ। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। অহা 4 মে'ত ৰাজ্যৰ 35খন জিলাৰ মুখ্য কাৰ্যালয়ত পুৱা 8 বজাৰ পৰা বিধানসভা নিৰ্বাচনৰ ভোটগণনা কৰা হ'ব। ইয়াৰ বাবে নিৰ্বাচন আয়োগে যাৱতীয় প্ৰস্তুতি চলাই আছে। ভোটগণনা প্ৰক্ৰিয়াত নিয়োজিত হ'বলগীয়া বিষয়া কৰ্মীসকলৰ প্ৰশিক্ষণ আৰম্ভ হৈছে। অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেল কালি যোৰহাট নিৰ্বাচনী জিলাত ভোটগণনা প্ৰক্ৰিয়াৰ বাবে চলোৱা প্ৰস্তুতিৰ বুজ লয়। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে যোৰহাট নিৰ্বাচনী জিলাৰ অন্তৰ্গত 4 বিধানসভা সমষ্টিৰ বাবে নিৰ্ধাৰিত ভোটগণনা কেন্দ্ৰ তথা ষ্ট্ৰংৰুমসমূহ পৰিদৰ্শন কৰে। আনহাতে যোৰহাট নিৰ্বাচনী জিলাৰ ভোটগণনা প্ৰক্ৰিয়া আৰু আইন শৃংখলা পৰিস্থিতি সন্দৰ্ভত কালি জিলাখনৰ আৱৰ্ত ভৱনৰ সভাগৃহত এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত জয় শিৱানীৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত ভোটগণনা প্ৰক্ৰিয়া শৃংখলাবদ্ধভাৱে সম্পন্ন কৰা সন্দৰ্ভত আলোচনা কৰা হয়। ইপিনে গোৱালপাৰা জিলাৰ 4 বিধানসভা সমষ্টিৰ ভোটগণনাৰ বাবে জিলা প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। ভোটগণনাত জড়িত হ'বলগীয়া বিষয়াসকলৰ প্ৰশিক্ষণ জিলা প্ৰশাসনে কালি আৰম্ভ কৰে। অহা 4 মে'ত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়াৰ বাবে কালি নগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেচন প্ৰক্ৰিয়া সম্পন্ন হয়। জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া দেৱাশিষ শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত এই কাৰ্যসূচীত ভোটগণনা কেন্দ্ৰত নিয়োজিত হ'বলগীয়া বিষয়া কৰ্মচাৰীসকলৰ তালিকা প্ৰস্তুত কৰা হয়। এই বিশেষ প্ৰক্ৰিয়াটোত নিৰ্বাচনী বিষয়া শেখৰণ ফুকনৰ লগতে জিলা প্ৰশাসনৰ অন্যান্য উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনালৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যৰ ষ্ট্ৰংৰুমসমূহ পুনেও সুৰক্ষিত নহয় বুলি কংগ্ৰেছ নেতা তথা ৰঙিয়া সমষ্টিৰ প্ৰাৰ্থী প্ৰাণজিৎ চৌধুৰী নিৰ্বাচন আয়োগত অভিযোগ দিছে। আমিনগাঁৱত স্থাপন কৰা কামৰূপ জিলা ষ্ট্ৰংৰুমৰ সুৰক্ষাক লৈ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে কালি দেশৰ মুখ্য নিৰ্বাচন আয়োগত অভিযোগ দাখিল কৰে। কংগ্ৰেছ নেতাজনে অভিযোগ কৰা মতে বিষয়টো সন্দৰ্ভত তেওঁ কামৰূপ জিলা নিৰ্বাচনী বিষয়াক লিখিত অভিযোগ দিছিল যদিও নিৰ্বাচনী বিষয়াই এই বিষয়ত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। সেয়ে এই অভিযোগ দেশৰ নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰা বুলি তেওঁ কয়।
আমি নিৰ্বাচন আয়োগক এটা কমপ্লেইন লঞ্চ কৰিছিলো। ইতিমধ্যে এই কমপ্লেইন আমি প্ৰথমতে কামৰূপ ডিষ্ট্ৰিক্ট অফিচ, তাৰপিছত আছামৰ ইলেকশ্যন অফিচাৰক দিছিলো, দিল্লীত চেণ্ট্ৰেল ইলেকশ্যন অফিচাৰক আমি এই কমপ্লেইনটো দিছো। প্ৰথম কথাটো আমি জানিব বিচাৰিছিলো যে কামৰূপ জিলাত কিমানটা EVM আমাৰ তালে আহিছিলে আৰু কিমানটা আনইউজ EVM তেওঁলোকৰ থাকিলে। তো প্ৰথম অৱস্থাত তেওঁলোকে ইউজ হোৱা EVM কেইটাৰ ডিটেইলছ আমাক দিছিলে, তাৰপিছত তেওঁলোকে আমাক পৰৱৰ্তী পৰ্যায়ত কিমানকেইটা আনইউজ EVM আছিলে তাৰ ডিটেইলছ আমাক নিদিলে আৰু সেইকাৰণে আমি পৰ্যায়ক্ৰমে অসমত তাৰপিছত আহি আজি দিল্লীত কমপ্লেইন লঞ্চ কৰিছো। ফৰ্ম 17ৰ লগত তেওঁলোকে দিয়া 8 EVMৰ ডাটাৰ লগত মিছপ্লেচ আছিলে। এইটো মই ইতিমধ্যে অসমতো মই জমা দিছো আৰু দিল্লীতো মই জমা দিছো।
চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল আজি পুৱা 10:30 বজাত ঘোষণা কৰা হ'ব। পৰীক্ষাৰ্থীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইটৰ জৰিয়তে নিজৰ ফলাফল আৰু নম্বৰ তালিকা লাভ কৰিব পাৰিব। পৰীক্ষাৰ্থীসকলে ahsec.assam.gov.in বা results.assam.nic.in, ndtv.com, indiaresults.com, vidyavision.com, jagranjosh.com, results6কে ধৰি মুঠ 12টা ৱেবছাইটৰ যোগেৰে ফলাফল লাভ কৰিব পাৰিব। তদুপৰি উপলব্ধ মোবাইল এপৰ জৰিয়তে শিক্ষাৰ্থীসকলে ফলাফল লাভ কৰিব পাৰিব। উত্তীৰ্ণ শিক্ষাৰ্থীসকলে এই মোবাইল এপ আৰু ৱেবছাইটৰ জৰিয়তে মাৰ্কশ্বীট ডাউনলোড কৰিব পাৰিব। যিসকল শিক্ষাৰ্থীয়ে বহি পুনৰীক্ষণ কৰিব বিচাৰে তেওঁলোকে পৰিষদৰ ৱেবছাইটৰ জৰিয়তে ফলাফলৰ দুদিন পাছত আবেদন কৰিব পাৰিব। উল্লেখযোগ্য যে যোৱা 11 ফেব্ৰুৱাৰীৰ পৰা 16 মাৰ্চলৈ অনুষ্ঠিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত এইবাৰ 330,744 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে কলা শাখাত 2,47,865 গৰাকী, বিজ্ঞান শাখাত 61,568 গৰাকী আৰু বাণিজ্য শাখাত 19,806 গৰাকী পৰীক্ষাত অৱতীৰ্ণ হৈছিল। পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ প্ৰচাৰৰ কালি সামৰণি পৰে। এই পৰ্যায়ত কাইলৈ 142টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। কলকাতা উত্তৰ, কলকাতা দক্ষিণ, হাওৰা, নদীয়া, উত্তৰ 24 পৰগনা, দক্ষিণ 24 পৰগনা, হুগলী আৰু পূব বৰ্ধমান জিলাত কাইলৈ ভোটগ্ৰহণ কৰা হ'ব। প্ৰচাৰৰ অন্তিম দিনা জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জগতদলৰ জেলেপি মঠত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে যাদৱপুৰৰ চুকান হেতুত যাদৱপুৰ আৰু টালিগঞ্জৰ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত এটা সমদলত অংশ লয়। শ্ৰীমতী বেনাৰ্জীয়ে প্ৰচাৰ অভিযানৰ সামৰণি পৰাৰ আগমুহূৰ্তলৈকে মটৰচাইকেলত উঠিও নিৰ্বাচনী প্ৰচাৰ চলায়। নিজা সমষ্টি ভৱানীপুৰতো তেওঁ পদযাত্ৰাত অংশগ্ৰহণ কৰে। তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়েও বিভিন্ন স্থানত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। উল্লেখযোগ্য যে ৰাজ্যখনত যোৱা 23 এপ্ৰিলত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত 93.19% অভিলেখ হাৰত ভোটদান হয়। চলিত বৰ্ষৰ পদ্ম বঁটাৰ বাবে অহা 31 জুলাই মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। এই বঁটাৰ বাবে মনোনয়ন বা পৰামৰ্শ কেৱল ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলত অনলাইনযোগে গ্ৰহণ কৰা হ'ব। 1954 চনৰ পৰা আৰম্ভ হোৱা এই পদ্ম বঁটাসমূহ প্ৰতিবছৰে গণৰাজ্য দিৱস উপলক্ষে ঘোষণা কৰা হয়। বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা বিশিষ্ট তথা ব্যতিক্ৰমী কৃতিত্ব আৰু সেৱাৰ বাবে এই বঁটা প্ৰদান কৰা হয়। কলা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, চিকিৎসা, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, জনসংযোগ, অসামৰিক সেৱা, বাণিজ্য তথা উদ্যোগ আদিত আগবঢ়োৱা অনবদ্য সেৱাৰ বাবে পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়। প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ 2026ৰ বাবে মনোনয়ন জমা দিয়াৰ প্ৰক্ৰিয়া মুকলি কৰা হৈছে। অহা 31 জুলাইৰ ভিতৰত 5 বছৰৰ পৰা 18 বছৰ বয়সৰ ল'ৰা ছোৱালীয়ে এই পুৰস্কাৰৰ বাবে মনোনয়ন আগবঢ়াব পাৰিব। উল্লেখযোগ্য যে দেশৰ বিভিন্ন প্ৰান্তৰ শিশুৰ অসাধাৰণ সাফল্যক স্বীকৃতি জনাই ৰাষ্ট্ৰপতিয়ে প্ৰতিবছৰে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান কৰি আহিছে। সাহসিকতা, সমাজসেৱা, পৰিৱেশ, ক্ৰীড়া, কলা সংস্কৃতি আৰু বিজ্ঞান প্ৰযুক্তি আদি ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা তথা সাফল্য প্ৰদৰ্শন কৰা শিশুক এই পুৰস্কাৰ দিয়া হয়। এই বছৰৰ মনোনয়ন কেৱল ৰাষ্ট্ৰীয় বঁটা পৰ্টেলৰ জৰিয়তে দাখিল কৰিব পাৰিব। স্বমনোনয়ন আৰু অনুমোদনকো এই ক্ষেত্ৰত বিবেচনা কৰা হ'ব। ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ নিৰ্দেশ মৰ্মে দৰং জিলাত অহা 9 মে'ত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। এই লোক আদালতৰ জৰিয়তে বিভিন্ন ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনা সম্পৰ্কীয় গোচৰ, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিৰ ব্যয়হীন খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বেংকৰ লেনদেন সম্পৰ্কীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদসমূহো নিষ্পত্তি কৰা হ'ব। জনসাধাৰণৰ সুবিধাৰ্থে এনে গোচৰসমূহৰ আগতীয়া শুনানিৰো ব্যৱস্থা কৰা হৈছে। জিলাখনৰ আগতীয়াকৈ জাননী লাভ কৰা লোকসকলে জিলা আইন সেৱা প্ৰাধিকাৰীৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰি অথবা ইমেইলযোগে এই সুবিধা ল'ব পাৰিব। জাননী লাভ নকৰা লোকসকলে দৰং জিলা কোষাগাৰৰ সমীপত থকা জিলা আইন সেৱা প্ৰাধিকাৰীৰ কাৰ্যালয়ত যোগাযোগ কৰি বিবাদ নিষ্পত্তিৰ সুবিধা ল'ব পাৰিব। নলবাৰী জিলাত অহা 9 মে'ত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। জিলাখনৰ বিভিন্ন আদালতত বিচৰাধীন ফৌজদাৰী গোচৰ, দেৱানী গোচৰ, পাৰিবাৰিক বিবাদ, মটৰ দুৰ্ঘটনা সম্বন্ধীয় গোচৰ, ঋণ সম্বন্ধীয় গোচৰ, এনআই এক্টৰ অধীনৰ গোচৰ, ৰাজহুৱা উপযোগিতা সেৱা বিষয়ক গোচৰ আদি গোচৰ এই লোক আদালতৰ জৰিয়তে নিষ্পত্তি কৰা হ'ব। ৰাইজৰ সুবিধাৰ্থে আগতীয়া শুনানিৰো ব্যৱস্থা কৰা হৈছে বুলি নলবাৰী জিলা আইন সেৱা প্ৰাধিকৰণে জনাইছে। কম খৰচী এই লোক আদালতত অংশগ্ৰহণ কৰি খৰতকীয়াকৈ গোচৰ নিষ্পত্তিৰ সুযোগ লাভ কৰিবলৈ জিলা আইন সেৱা প্ৰাধিকৰণে লোক আদালতৰ জাননী পোৱা সকলো লোককে অনুৰোধ জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গেংটকৰ পালজোৰ ষ্টেডিয়ামত আয়োজিত ছিকিমৰ ৰাজ্যিক প্ৰতিষ্ঠা দিৱসৰ সোণালী জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব। অনুষ্ঠানটোত ছিকিমৰ ৰাজ্যপাল ওম প্ৰকাশ মাথুৰ, মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং গোলে, ৰাজ্য চৰকাৰৰ মন্ত্ৰী আৰু কেইবাজনো সাংসদ উপস্থিত থকাৰ কথা। এই উপলক্ষে শ্ৰীমোদীয়ে ৰাজ্যখনত 4,000 কোটি টকাৰো অধিক ব্যয় সাপেক্ষ বিভিন্ন উন্নয়নমূলক আঁচনি উদ্বোধন, শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰিব। অনুষ্ঠানত তেওঁ সমবেত জনতাক উদ্দেশ্যি ভাষণো আগবঢ়াব। ছিকিমৰ সামগ্ৰিক তথা অন্তৰ্ভুক্তিমূলক উন্নয়ন ত্বৰান্বিত কৰাৰ লক্ষ্যৰে ৰূপায়ণ কৰা প্ৰকল্পসমূহে আন্তঃগাঁথনি, সংযোগ ব্যৱস্থা, স্বাস্থ্য, শিক্ষা, বিদ্যুৎ, নগৰ উন্নয়ন, পৰিৱেশ, পৰ্যটন আৰু কৃষি আদি বহুতো গুৰুত্বপূৰ্ণ খণ্ড সামৰি ল'ব। উল্লেখযোগ্য যে আঁচনিসমূহৰ ভিতৰত নামচি জিলাৰ ইয়াঙাঙত 100খন বিচনাযুক্ত এখন আয়ুৰ্বেদিক চিকিৎসালয়ৰ আধাৰশিলা স্থাপন আৰু ইয়াঙাঙতে ছিকিম বিশ্ববিদ্যালয়ৰ স্থায়ী চৌহদ উদ্বোধন অন্যতম। অনুষ্ঠানত একতাৰ হাজাৰ খোজ শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হ'ব, য'ত 1,500ৰো অধিক স্থানীয় শিল্পীয়ে অংশগ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে শ্ৰীমোদীয়ে মুখ্যমন্ত্ৰীৰ সৈতে গেংটকৰ ৰিজ পাৰ্ক অৰ্কিডাৰিয়ামত পৰিদৰ্শন কৰিব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, পশ্চিমবংগ আৰু ছিকিমৰ ঠাই বিশেষে আজি ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। এই সময়ছোৱাত অসম আৰু মেঘালয়ৰ ঠাই বিশেষে প্ৰতি ঘণ্টাত 50ৰ পৰা 60 কিলোমিটাৰ বেগেৰে বতাহ বলাৰ লগতে বৰষুণ অহাৰ সম্ভাৱনা আছে। একেদৰে অৰুণাচলৰো অঞ্চল বিশেষে প্ৰতি ঘণ্টা 30-40 কিলোমিটাৰ বেগেৰে বতাহ বলাৰ আৰু বৰষুণ অহাৰ সম্ভাৱনা আছে। ইপিনে কালি ৰাজ্যখনৰ ঠায়ে ঠায়ে হোৱা ধুমুহা বৰষুণত গছ গছনি উভালি পৰাৰ লগতে ভালেসংখ্যক বাসগৃহ আৰু যান বাহনৰ ক্ষতি হয়। বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 28 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 21 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত কালি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে দিল্লী কেপিটেলছক 9 উইকেটত পৰাস্ত কৰে। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ লাভ কৰি দিল্লীয়ে 75 ৰাণতে আটাইকেইটা উইকেট হেৰুৱায়। 16 অভাৰ আৰু 3টা বলতে ইনিংছ সামৰিবলৈ বাধ্য কৰোৱা বেংগালুৰুৰ হৈ জছ হেজেলুডে 4টা আৰু ভুৱনেশ্বৰ কুমাৰে 3টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত দুৰ্দান্ত ফৰ্মত থকা বেংগালুৰুৱে মাত্ৰ 1টা উইকেট হেৰুৱাই 7ম অভাৰতে বিজয় সুনিশ্চিত কৰে। হেজেলুডক খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয়। প্ৰতিযোগিতাত আজি সন্ধিয়া 7:30 বজাত পঞ্জাব কিংছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন নিউজ চণ্ডীগড়ত অনুষ্ঠিত হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ দেৱী দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
ৰাজ্যৰ শেহতীয়া নিৰ্বাচনত হোৱা দলীয় ৰাজনীতিক লৈ বিভিন্ন প্ৰাৰ্থীৰ ক্ষোভ, পশ্চিমবংগৰ নিৰ্বাচনী পৰিৱেশ, উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ঘোষণা হ'বলগীয়া ফলাফল, গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাটাও স্থানত সংঘটিত দুৰ্ঘটনা আদি খবৰে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। ইয়াৰে নিজ দল তথা মিত্ৰ দলৰ কাৰ্যকৰ্তাৰ বিশ্বাসঘাতকতাক লৈ বিভিন্ন প্ৰাৰ্থী সৰব হোৱাৰ বাতৰিটো আজি প্ৰায়কেইখন কাকতেই বিশেষ অগ্ৰাধিকাৰ দিয়া পৰিলক্ষিত হৈছে। অসমে খবৰ কাকতে এই সম্পৰ্কীয় এটা বাতৰি, ৰঞ্জিতৰ বাহিৰ একেটা সুৰত ফু মাৰিলে ফণীয়েও, বহি থকা ভকত নহয় দিগন্ত কলিতাও, চিপ্ৰাং গাদ্দাৰক লৈ উত্তাল ৰাজ্য শিৰোনামেৰে প্ৰকাশ কৰিছে। একেই বাতৰি এটাৰ দৈনিক অসম কাকতৰ শিৰোনাম, চিপ্ৰাং ৰাজনীতিক লৈ উত্তাল বিজেপিৰ ভিতৰচৰা, দিগন্তৰ ভাবুকি। অনুৰূপ এটা বাতৰি আমাৰ অসম কাকতে, বিভীষণ, মন্থৰা, বদন, চোৰাংচোৱা, ৰাতিফুৰা, গাদ্দাৰ নেতাৰ 101টা উপনাম বিজেপিত হাহাকাৰ শিৰোনামেৰে প্ৰকাশ কৰিছে। পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাজত এটা দিন, ৰাজ্যখনৰ ৰাজনৈতিক পৰিৱেশ, দলসমূহৰ অন্তিম দিনাৰ প্ৰচাৰক লৈ অসমীয়া প্ৰতিদিন কাকতৰ এটা বাতৰিৰ শীৰ্ষক, পদযাত্ৰা স্কুটাৰত উঠি অন্তিম মুহূৰ্তলৈ প্ৰচাৰ মমতাৰ, পশ্চিমবংগত দ্বিতীয় পৰ্যায়ত কাইলৈ 142টা সমষ্টিত ভোট। দৈনিক অগ্ৰদূত কাকতি সম্পৰ্কীয় এটা বাতৰিৰ বংগৰ ফলাফলে নিৰ্ণয় কৰিব 2029ৰ দিশ শিৰোনাম দিছে। ইপিনে নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত আৰু 60 দিনলৈ কেন্দ্ৰীয় নিৰাপত্তা বাহিনী মোতায়েন থাকিব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৰা মন্তব্যক দি আছাম ট্ৰিবিউন কাকতে বাতৰি আকাৰে প্ৰকাশ কৰিছে। ভাৰত ব্ৰিটেইনৰ পাছত এইবাৰ নিউজিলেণ্ডৰ সৈতে মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰাৰ এটা বাতৰি নিয়মীয় বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বাতৰিটো দ্য চেণ্টিয়েল কাকতে ইণ্ডিয়া নিউজিলেণ্ড ছাইন হিষ্টৰিক ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। এপিনে দৈনিক জনমভূমিৰ লগতে কেইবাখনো কাকতে গুৱাহাটী গৰৈমাৰী বিজনী বোকাজানকে ধৰি কেইবাটাও স্থানত সংঘটিত পথ দুৰ্ঘটনাত কেইবাজনো লোক হতাহত হোৱাৰ খবৰ আজি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি বাতৰি মাজলৈ উভতো।
ধন্যবাদ দেৱিন। বিশিষ্ট সাহিত্যিক গৱেষক ডঃ মলয়া খাউণ্ডৰ কালি দিল্লীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 83 বছৰ। সাহিত্য একাডেমীৰ অনুবাদ বঁটা লাভ কৰা ডঃ খাউণ্ড দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। দিল্লীত অসম সাহিত্য সভাৰ শাখা স্থাপন কৰাৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে তেওঁ ওতঃপ্ৰোতভাৱে জড়িত আছিল। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। 4 মে'ত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে নিৰ্বাচন আয়োগৰ ব্যাপক তৎপৰতা। চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল আজি ঘোষণা। পশ্চিমবংগত কাইলৈ 142টা সমষ্টিত বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ। চলিত বৰ্ষৰ পদ্ম বঁটাৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন অহা 31 জুলাই ধাৰ্য। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত খেলত দিল্লী কেপিটেলছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু 9 উইকেটত জয়লাভ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।